এয়া আকাশবাণী। বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্ব আজি সামৰণি পৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পাঁচখন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ পৰা প্ৰত্যয় পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ছত্তীশগড়ৰ বাস্তৰ মণ্ডলত আজি সংঘটিত এটা গুলীয়াগুলী ঘটনাত দুগৰাকী মহিলা বিদ্ৰোহীকে ধৰি ছজন মাওবাদী নিহত হয়। ভাৰতলৈ চলিত মাৰ্চ মাহত হোৱা বৈদেশিক পুঁজিৰ আগমনে এছিয়াৰ আন সকলো দেশৰ পৰিমাণক অতিক্ৰম কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ আজি সামৰণি পৰিব। অৱশ্যে বিহাৰত কাইলৈহে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰথমটো পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 102টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে 39টা লোকসভা সমষ্টি তামিলনাডুৰ, 12টা সমষ্টি ৰাজস্থানৰ, 8টা উত্তৰ প্ৰদেশৰ, 6টা মধ্যপ্ৰদেশৰ, অসম, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ 5টাকৈ, বিহাৰৰ 4টা, পশ্চিমবংগৰ 3টা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰৰ 2টা আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ এটাকৈ লোকসভা সমষ্টি আছে। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ল অহা 30 মাৰ্চ। বিহাৰত 30 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ব অহা 2 এপ্ৰিল। এইটো পৰ্যায়ৰ বাবে 19 এপ্ৰিল ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পাঁচখন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ পৰা প্ৰত্যয় পত্ৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত ফিলিপাইনছৰ ৰাষ্ট্ৰদূত জোজেল ফ্ৰান্সিস্কো ইগনাচিঅ, উজবেকিস্তানৰ ৰাষ্ট্ৰদূত ছাৰ্ডৰ ৰুস্তাম বিয়েভ, বেলাৰুছৰ ৰাষ্ট্ৰদূত মিখাইল কাস্কো, কেনিয়াৰ উচ্চায়ুক্ত পিটাৰ মাইনা মুনয়েৰী আৰু জৰ্জিয়াৰ ৰাষ্ট্ৰদূত ভাক্তাং জাউছভিলিয়ে আনুষ্ঠানিকভাৱে নিজ নিজ দেশৰ প্ৰত্যয় পত্ৰসমূহ ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অৰ্পণ কৰে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 98খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু আৰু কাশ্মীৰৰ 1টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। ওড়িশাত আসন্ন লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৰাজ্য বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব। সমাগত সাধাৰণ নিৰ্বাচনৰ চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৰাজ্যখনৰ 21টা লোকসভা সমষ্টিৰ লগতে 147টা বিধানসভা সমষ্টিৰ বাবেও ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 18 এপ্ৰিলত, পঞ্চম পৰ্যায়ৰ বাবে 26 এপ্ৰিলত, ষষ্ঠ পৰ্যায়ৰ বাবে 29 এপ্ৰিলত আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 7 মে'ত গেজেট অধিসূচনা জাৰি কৰা হ'ব। সাধাৰণ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত অৰ্থাৎ 13 মে'ত ৰাজ্যখনৰ কালাহান্দি, নৱৰংপুৰ, বেৰহামপুৰ আৰু কোৰাপুট লোকসভা সমষ্টিৰ বাবে আৰু পঞ্চম পৰ্যায়ত 20 মে'ত বেৰগড়, সুন্দৰগড়, বালাংগীৰ, কান্ধামাল আৰু আস্কা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আনহাতে ৰাজ্যখনৰ তৃতীয় পৰ্যায় তথা সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত সম্বলপুৰ, কেউনঝাৰ, ধেনকালাল, কটক, পুৰী আৰু ভুৱনেশ্বৰত 25 মে'ত ভোটগ্ৰহণ কৰাৰ বিপৰীতে সপ্তম তথা অন্তিমটো পৰ্যায়ত ময়ূৰভঞ্জ, বালাছোৰ, ভদ্ৰক, জাজপুৰ, কেন্দ্ৰপাৰা আৰু জগতসিংপুৰ লোকসভা সমষ্টিৰ বাবে 1 জুনত ভোটগ্ৰহণ কৰা হ'ব। সংশ্লিষ্ট লোকসভা সমষ্টিসমূহৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহতো লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে একে সময়তে ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰায় 3,35,00,000 ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলগীয়া এই নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ছত্তীশগড়ৰ জনজাতি বসতি প্ৰধান বাস্তাৰ মণ্ডলত আজি সংঘটিত এটা গুলীয়াগুলীৰ ঘটনাত দুগৰাকী মহিলা বিদ্ৰোহীকে ধৰি ছজন মাওবাদী নিহত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাৰ বনাঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী কুব্ৰা বেটেলিয়ন আৰু জিলা সংৰক্ষিত সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে তালাচী অভিযান চলাই থকা অৱস্থাত বনাঞ্চলখনৰ চিপুৰভাটি এলেকাত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ছজন মাওবাদীয়ে প্ৰাণ হেৰুৱায়। ৰাজ্যখনৰ আৰক্ষী বিষয়াসকলে ঘটনাটো বিষয়ে নিশ্চিত কৰিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মাওবাদী কেইজনৰ মৃতদেহৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰিছে। এই বাতৰি যুগুতোৱাৰ পৰলৈ অঞ্চলটোত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান অব্যাহত আছে।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভাৰতলৈ চলিত মাৰ্চ মাহত হোৱা বৈদেশিক পুঁজিৰ আগমনে এছিয়াৰ আন সকলো দেশৰ পৰিমাণক অতিক্ৰম কৰিছে। বিগত বৰ্ষৰ ডিচেম্বৰৰ তুলনাত বৈদেশিক প্ৰতিষ্ঠানগত বিনিয়োগকাৰীয়ে মাহটোত বৰ্তমানলৈ 300,63,00,000 ডলাৰৰ ইকুইটি ক্ৰয় কৰা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। সাম্প্ৰতিক সময়ছোৱাত এয়া হ'ল ইকুইটিৰ বিনিময়ত সংৰক্ষিত পুঁজিৰ সৰ্বাধিক পৰিমাণ। ইয়াৰ বিপৰীতে দেশীয় প্ৰতিষ্ঠানসমূহেও ক্ৰয়ৰ ধাৰা অব্যাহত ৰখাৰ ফলত বিনিয়োগৰ পৰিমাণ বিগত 4 বছৰৰ ভিতৰত সৰ্বাধিক 52,463 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, গ্ৰাহক, উপভোক্তা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱসায়িক সম্প্ৰদায়ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। মুম্বাইত কালি ব্যৱসায়ীসকলৰ এখন সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন পুনৰ ক্ষমতালৈ আহিলে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাত পৰিণত হ'ব। তেওঁ কয় যে বিগত 10 বছৰত বিশ্বৰ 5টা দুৰ্বল অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে বিবেচিত ভাৰত বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থব্যৱস্থালৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বৰ বাবেই আমি জীৱনৰ সকলো দিশত ইতিবাচক পৰিৱৰ্তন আৰু বিকাশ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছো বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বাবে সমাজৰ প্ৰত্যেক শ্ৰেণীয়ে নিৰাপদ অনুভৱ কৰিবলৈ লৈছে। প্ৰকৃত অৰ্থত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সকলোৰে বিকাশ সম্ভৱ হৈ উঠিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসেনাৰ উদ্ধৱ থাকৰে গোটেই মহাৰাষ্ট্ৰ লোকসভা নিৰ্বাচনৰ বাবে 16 গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে দক্ষিণ মুম্বাই সমষ্টিৰ বৰ্তমানৰ সাংসদ অৰবিন্দ সাৱন্তক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে থানে লোকসভা সমষ্টিত ৰাজন বিশাৰেক, ৰত্নগিৰি সিন্ধুদুৰ্গ সমষ্টিত বিনায়ক ৰাউতক, উছমানাবাদত ওম প্ৰকাশ নীলম্বৰকাৰক আৰু পৰভানী সমষ্টিত সঞ্জয় যাদৱক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি মলিনাত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্কুছক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে বিদেশ মন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত শ্ৰীমাৰ্কুছৰ দিহা পৰামৰ্শই দুয়োখন গণতন্ত্ৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰি তুলিব। ডঃ এছ জয়শংকৰে প্ৰতিৰক্ষা মন্ত্ৰী গিলবাৰ্ট তেওদুদুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী দুয়োগৰাকীয়ে প্ৰতিৰক্ষা ক্ষেত্ৰত উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ বাৰ্তালাপ কৰে। বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত দেশখনত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা আৰু তথ্য আৰু যোগাযোগ বিভাগৰ সচিবৰ সৈতেও সুকীয়া বৈঠকত মিলিত হয়। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ক এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুয়োটা দল প্ৰতিযোগিতাত নিজৰ প্ৰথম জয়ৰ লক্ষ্যৰে খেলখনত অৱতীৰ্ণ হ'ব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্ছক 63 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবৰ আজি সামৰণি পৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পাঁচখন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ পৰা প্ৰত্যয় পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ছত্তীশগড়ৰ বাস্তাৰ মণ্ডলত আজি সংঘটিত এটা গুলীয়াগুলীৰ ঘটনাত দুগৰাকী মহিলা বিদ্ৰোহীকে ধৰি ছজন মাওবাদী নিহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হয়।